দ্বিতীয় পিতৰ এক অধ্যায়। মই চিমুন পিতৰ, যীশুখ্ৰীষ্টৰ এজন দাস আৰু পাচনি, যিসকলে আমাৰ ঈশ্বৰ আৰু ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ ধাৰ্মিকতাৰ মাধ্যমত আমি লাভ কৰাৰ দৰে একে অমূল্য বিশ্বাস লাভ কৰিছে, সেইসকলৰ সমীপলৈ ঈশ্বৰ আৰু আমাৰ প্ৰভু যীশুক গভীৰভাৱে জনাৰ মাজেদি আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি বাহুলৰূপে হওক। বিশ্বাসত থিৰে থাকিবলৈ উদগনি। যিজনে নিজৰ মহিমা আৰু সদগুণেৰে আমাক আমন্ত্ৰণ কৰিলে, তেওঁক গভীৰভাৱে জনাৰ মাধ্যমেদি তেওঁৰ ঐশ্বৰিক শক্তিয়ে আমাক ঈশ্বৰৰ প্ৰতি ভক্তিপূৰ্ণ জীৱন যাপন কৰাৰ সকলো বিষয় দান কৰিলে। তেওঁ এইবোৰৰ দ্বাৰাই আমাক মূল্যৱান আৰু অতি মহৎ প্ৰতিজ্ঞাবোৰ দান কৰিলে। তেওঁ এনেদৰে কৰিলে যাতে আপোনালোকে সেই প্ৰতিজ্ঞাবোৰৰ দ্বাৰাই জগতৰ মন্দ অভিলাষবোৰৰ দুৰ্নীতিৰ পৰা মুক্ত হৈ ঐশ্বৰিক স্বভাৱৰ সহভাগী হ'ব পাৰে। ঈশ্বৰে যি সকলো কৰিলে তাৰ কাৰণে আপোনালোকৰ বিশ্বাসৰ মাধ্যমেৰে সদগুণ লাভ কৰিবলৈ নিজে সম্পূৰ্ণৰূপে যত্ন কৰক। সদগুণৰ লগতে আপোনাৰ জ্ঞানো বৃদ্ধি কৰক। জ্ঞানৰ লগত ইন্দ্ৰিয় দমন, ইন্দ্ৰিয় দমনৰ লগত ধৈৰ্য, ধৈৰ্যৰ লগত ঈশ্বৰ ভক্তি, ঈশ্বৰ ভক্তিৰ লগত পৰস্পৰ মাজত ভাতৃস্নেহ আৰু ভাতৃস্নেহৰ লগত প্ৰেম বৃদ্ধি কৰক। কিয়নো আপোনালোকৰ যদি এই সকলো গুণ থাকে আৰু সেইবোৰ আপোনালোকৰ মাজত বৃদ্ধি পায়, তেনেহ'লে আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ তত্ত্বজ্ঞানত আপোনালোক কৰ্মহীন বা নিষ্ফল নহ'ব। যিজনৰ এই সকলো গুণ নাই তেওঁ ওচৰতে দেখে, আচলতে তেওঁ অন্ধ। তেওঁক যে পূৰ্বৰ পাপসমূহৰ পৰা শুচি কৰা হৈছে সেই বিষয়ে তেওঁ পাহৰি গ'ল। এতেকে ভাইসকল, ঈশ্বৰে যে আপোনালোকক আমন্ত্ৰণ আৰু মনোনীত কৰিছে সেই বিষয়ে আপোনালোকে নিজে নিশ্চিত হ'বৰ কাৰণে অধিক যত্ন কৰক। এইবোৰ কৰিলে আপোনালোকে উজুতি নাখাব, তাতে আমাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ অনন্ত ৰাজ্যত আপোনালোকক অতি আন্তৰিকতাৰে প্ৰৱেশ কৰোৱা হ'ব। এই হেতুকে যদি আপোনালোকে এই সকলোবোৰ জানে আৰু যি সত্য তাত থিৰে আছে, তথাপি মই সকলো সময়তে আপোনালোকক এই বিষয়বোৰ মনত পেলাই দিবলৈ প্ৰস্তুত থাকিম। কিন্তু মই এইটো সঠিক বুলি ভাবোঁ যে যিমান দিন মই এই তম্বুৰূপ অস্থায়ী দেশত থাকিম, সিমান দিনলৈকে এই বিষয়বোৰ সোঁৱৰাই দি আপোনালোকক জাগ্ৰত কৰি ৰখা মোৰ উচিত। কিয়নো মই জানো যে শীঘ্ৰেই মই মোৰ তম্বু গুচাম। আমাৰ প্ৰভু যীশুখ্ৰীষ্টই ইয়াকে মোক জনালে, আৰু মই অপ্ৰাণ চেষ্টা কৰিছোঁ যাতে মোৰ মৃত্যুৰ পাছতো আপোনালোকে এই সকলো বিষয় সকলো সময়তে মনত ৰাখে। ঈশ্বৰৰ বাক্য বিশ্বাসযোগ্য। আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ পৰাক্ৰম আৰু তেওঁৰ আগমন সম্বন্ধে আপোনালোকক জনাওঁতে আমি চতুৰতাৰে সজা কোনো গল্পকথা কোৱা নাছিলোঁ। আমি তেওঁৰ মহিমা নিজৰ চকুৰে দেখিছিলোঁ। কিয়নো এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁতে মই পৰম সন্তুষ্ট। স্বৰ্গৰ গৌৰৱময় প্ৰতাপৰ দ্বাৰা তেওঁলৈ অহা এই বাণীৰ মাধ্যমেদি খ্ৰীষ্টই পিতৃ ঈশ্বৰৰ পৰা সন্মান আৰু গৌৰৱ পাইছিল। আমি যেতিয়া তেওঁৰ লগত এই পবিত্ৰ পাহাৰত আছিলোঁ, তেতিয়া স্বৰ্গৰ পৰা কোৱা এই মাত নিজে শুনিছিলোঁ। ভাওবাদীসকলৰ এই বাক্য আমাৰ ওচৰত অধিকৰূপে নিশ্চিত হৈছে, আৰু সেই বিষয়ত মনোযোগ দিয়া আপোনালোকৰ পক্ষে ভাল। এই বাক্য এক অন্ধকাৰ ঠাইত জ্বলি থকা চাকিৰ নিচিনা। যেতিয়ালৈকে ৰাতিপুৱা নহয় আৰু আপোনালোকৰ হৃদয়ত প্ৰভাতী তৰাৰ উদয় নহয়, তেতিয়ালৈকে আন্ধাৰৰ মাজতো সেই পোহৰ দিব। সকলোৰে ওপৰত প্ৰথমে ইয়াকে জানি থওক যে ধৰ্মশাস্ত্ৰৰ কোনো ভাৱবাণী ভৱদীজনৰ নিজৰ যুক্তিবাক্যৰ পৰা নাহে। ভাৱবাণী কেতিয়াও মানুহৰ ইচ্ছাৰে নাহে, কিন্তু পবিত্ৰ আত্মাৰ পৰিচালনাত ভাৱবাদীসকলে ঈশ্বৰৰ পৰা পোৱা কথা কয়।